সংবাদ কেন্দ্ৰৰ বিয়লিৰ বাতৰি পঢ়িছো পুলক গগৈয়ে। লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। এই পৰ্যায়ত ছখন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 58টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ 14টা, হাৰিয়ানাৰ 10টা, বিহাৰৰ 8টা, পশ্চিমবংগৰ 8টা, দিল্লীৰ 7টা, ওড়িশাৰ 6টা, ঝাৰখণ্ডৰ 4টা আৰু জম্মু কাশ্মীৰৰ 1টা সমষ্টি আছে। শেহতীয়া খবৰ অনুসৰি বিয়লি 3 বজা পৰ্যন্ত সামগ্ৰিকভাৱে 49% ভোটদান সম্পন্ন হৈছে। এই সময়ছোৱাত পশ্চিমবংগত 70%, ঝাৰখণ্ডত 54%, উত্তৰ প্ৰদেশত 44%, হাৰিয়ানাত 46%, বিহাৰত 45%, জম্মু কাশ্মীৰত 44%, দিল্লীত 44% আৰু ওড়িশাত 48% ভোটদান সম্পন্ন হৈছে। এই পৰ্যায়ত মুঠ 889গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ই ভি এমত আজি ৰাজনৈতিক ভাগ্য বন্দী হবলগীয়া বিজেপিৰ উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে মেনকা গান্ধী, ধৰ্মেন্দ্ৰ প্ৰধান, মনোহৰ লাল খট্টৰ, মনোজ তিৱাৰী, বাসুৰী চৰাপাদি। কংগ্ৰেছৰ উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে দীপেন্দ্ৰ সিং হুদা, কুমাৰী ছেলজাৰ, ৰাজবব্বৰ, কানহায়া কুমাৰ আদি। জম্মু কাশ্মীৰৰ অনন্তনাগ ৰাজৌৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে। ষষ্ঠ পৰ্যায়ত 1,14,000 ভোটকেন্দ্ৰত 11 কোটিৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। নিৰ্বাচন আয়োগে ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। পুৱা 7 বজাত আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া 6 বজাত অন্ত পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে আজি পুৱাৰ ভাগতে নতুন দিল্লীত তেওঁলোকৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰে। শ্ৰীমতী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱন চৌহদত অৱস্থিত ডঃ ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, কেন্দ্ৰীয় মন্ত্ৰী ডঃ এছ জয়শংকৰ, হৰদীপ সিং পুৰী, জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ৱাদ্ৰা, আম আদমী পাৰ্টীৰ নেত্ৰী আতিথি, মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰেও দিল্লীৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰে। তদুপৰি গৃহ বিভাগৰ সচিব অজয় ভাল্লা, চি পি আই এমৰ নেত্ৰী বৃন্দা কাৰাট, বিজেপিৰ প্ৰাৰ্থী মনোজ তিৱাৰী আৰু কংগ্ৰেছৰ প্ৰাৰ্থী উদিত ৰাজেও তেওঁলোকৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰে। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি দেশৰ ৰাজধানীৰ প্ৰচণ্ড গৰমকো নেওচি পুৱাৰে পৰাই বহুসংখ্যক ভোটদাতাই ভোটদানৰ বাবে ওলাই আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান অব্যাহত ৰাখিছে। এচাম যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ প্ৰতি আসক্তি বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰ তথা সমাজ জীৱনত নেতিবাচক প্ৰভাৱ পৰাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানৰ অধীনত বৰ্তমানলৈকে 2,166 কোটি টকাতকৈ অধিক নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে বুলি অৱগত কৰে। ৰাজ্যৰ আন ভিন ভিন স্থানৰ লগতে বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰত অনুষ্ঠিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 535 সংখ্যক আবিৰ্ভাৱ তিথি মহোৎসৱৰ আজি সামৰণি পৰে। বৰপেটা সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানৰ আজি আইসকলৰ নামেৰে সামৰণি মৰা হয়। আনহাতে সুন্দৰীদিয়া সত্ৰত 3দিনীয়াকৈ আয়োজিত কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সত্ৰৰ দালান তথা মূল প্ৰৱেশ পথৰ সন্মুখৰ পৰা আজি এটা ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাই সমগ্ৰ সুন্দৰীদিয়া অঞ্চল পৰিভ্ৰমণ কৰে। আনহাতে ইয়াৰ পূৰ্বে যোৱা নিশা আয়োজিত ধৰ্মালোচনা সভাত ধুবুৰীৰ ৰাম ৰায়কুঠি সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ প্ৰধানীক মাধৱদেৱ বঁটা প্ৰদান কৰা হয় বুলি আকাশবাণীৰ বৰপেটাৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে সুন্দৰীদিয়া সত্ৰৰ ফালৰ পৰা প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি অহা হৈছে। দৰং জিলাৰ উৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন সুৰক্ষা কৰ্মী আৰু দৰংগাঁও থানাৰ আৰক্ষীয়ে যোৱা নিশা যুটীয়াভাৱে অভিযান চলাই উদ্যানখনৰ পৰা এটা চোৰাং চিকাৰী আটক কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া ভৱপুৰ গাঁৱৰ হুছেইন আলী নামৰ চোৰাং চিকাৰীটোৱে ৰাষ্ট্ৰীয় উদ্যানখনত গড় হত্যাৰ পৰিকল্পনা কৰিছিল বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি ৰাজ্যৰ আন উদ্যানসমূহতো চোৰাং চিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে অহা 24 ঘণ্টাত অসমৰ প্ৰায়বোৰ ঠাইতে গৰম আৰু আৰ্দ্ৰতা বেছি হোৱাৰ লগতে সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ 5-7 ডিগ্ৰী চেলচিয়াছৰ অধিক হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত দুয়ে ঠাইত গ্ৰীষ্ম প্ৰৱাহৰ সম্ভাৱনা আছে বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।